এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক বোনাছ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্ৰমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জে বি আক্কাই কালি প্ৰতিখন জিলাৰ আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকক বোনাছ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাছ আদায় দিয়া হ'ব এই সন্দৰ্ভত 31 আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ 8 মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাছ আদায় দিব লাগে আৰু ৰাজ্যত দুৰ্গা পূজাৰ আগতে বোনাছ আদায় দিয়াটো প্ৰচলিত পৰম্পৰা। এইবেলি ছেপ্টেম্বৰৰ শেষৰ পিনে দুৰ্গা পূজা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত চাহ বাগিচা কৰ্তৃপক্ষক বাৰ্ষিক বেলেঞ্চ শ্বীট আৰু আইন অনুসৰি বোনাছৰ পৰিমাণ চূড়ান্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। চাহ বাগিচা কৰ্তৃপক্ষই যাতে নীতি নিয়ম আৰু যাৱতীয় ব্যৱস্থা অনুসৰণ কৰে আৰু শ্ৰমিকসকলে সময়মতে চলিত বৰ্ষৰ বোনাছ লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইয়াৰ অধীনৰ সকলো বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ হৈ যোৱা প্ৰথম গোট পৰীক্ষাৰ নম্বৰ অহা 10 আগষ্টৰ ভিতৰত মাৰ্কছ এণ্ট্ৰি পৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। পৰিষদৰ সচিবে কালি এই বিষয়ে জাননী জাৰি কৰে। জাননীখনত পৰ্টেলত প্ৰথম গোটৰ পৰীক্ষাৰ নম্বৰ নথকা দশম শ্ৰেণীৰ শিক্ষাৰ্থীক 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণত অনুমতি দিয়া নহ'ব বুলি সকীয়াই দিয়া হৈছে। ইয়াৰ উপৰি ইতিমধ্যে পৰ্টেলত আপলোড কৰা 2024-25 বৰ্ষৰ নৱম শ্ৰেণীৰ ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰো পুনৰ পৰীক্ষা কৰি প্ৰতিজন শিক্ষাৰ্থীৰ বিপৰীতে বৰ্ণনাত্মক আৰু বস্তুনিষ্ঠ অংশৰ নম্বৰ পৃথকে পৃথকে পুনৰ আপলোড কৰিবলৈ বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে। পৰিষদে লগতে বিদ্যালয়সমূহক চলিত বৰ্ষৰ ছমহীয়া, দ্বিতীয় গোট পৰীক্ষা, বছৰেকীয়া অথবা বাছনি পৰীক্ষাত প্ৰতিজন শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰো পৰীক্ষা অনুযায়ী পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে। অসমে ৰাইজৰ ওজৰ আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বিশেষ সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তিৰ বাবে প্ৰৱৰ্তন কৰা কেন্দ্ৰীয়কৃত ৰাজহুৱা আপত্তি আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে ওজৰ আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে 2024 বৰ্ষৰ নৱেম্বৰত দ্বিতীয় আৰু ডিচেম্বৰত তৃতীয় স্থান দখল কৰিছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুতাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্যত ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তিৰ শতকৰা হাৰ ৰাষ্ট্ৰীয় গড় হাৰৰ দুগুণ। ৰাজ্যৰ ওজৰ আপত্তি সময়মতে স্বচ্ছতা আৰু দক্ষতাৰে নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3 দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত 7-11 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্টিপাতৰ সময়ছোৱাত অযথা ঘৰৰ বাহিৰলৈ নোলাবলৈ কোৱা হৈছে। দ ঠাই আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। জনসাধাৰণক বতৰৰ আগলি বতৰা শুনি থাকিবলৈ আৰু বৰষুণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে স্বাভাৱিক সতৰ্কতাৰ বাবে সময়ে সময়ে শেহতীয়া স্থিতিৰ বিষয়ে জনাব। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্যোগত আজি জিলাখনৰ আৰক্ষীসকলক ৰাইজক একেলগে কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট আৰক্ষী ছাউনীৰ খেলপথাৰত প্ৰদান কৰা এই প্ৰশিক্ষণত বিভিন্ন অস্ত্ৰৰ প্ৰয়োগৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়। মাজুলী টাউন ক্লাবৰ উদ্যোগত আজিৰে পৰা আন্তঃ মাজুলী প্ৰাইজ মানি পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উজনি মাজুলীৰ ফুলনি হাইস্কুল খেলপথাৰত হ'বলগীয়া এই প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভা উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰতিযোগিতাত মাজুলী জিলাৰ কেইবাগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।